ভক্তিবচন অনুষ্ঠানৰ আজিৰ এই নতুন কাৰ্যসূচীলৈ আপোনাক আদৰিছো প্ৰিয় শ্ৰোতা। এয়া আমি আকৌ আপোনাৰ ওচৰলৈ লৈ আহিছো ঈশ্বৰৰ মধুময় বাক্যৰ শিক্ষামূলক অনুষ্ঠান ভক্তিবচন।
এতিয়া আহক বাইবেল শিক্ষা শুনাৰ আগতে এই ভক্তিমূলক গীতটিৰে ঈশ্বৰক প্ৰশংসা কৰোঁ।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। লগতে আমি এই বুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু এই অনুষ্ঠান শুনি কিবা প্ৰকাৰে লাভৱান হোৱা বুলি ভাবেনে? অনুগ্ৰহ কৰি আপোনাৰ মতামত আদি জনাই আমালৈ দুষাৰিমান লিখি পঠিয়াবচোন। অনুগ্ৰহ কৰি আজিয়ে লিখি পঠিয়াওক। প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠান বাইবেল অধ্যয়নৰ অনুষ্ঠান। ঈশ্বৰৰ মহান বাক্য বাইবেল শাস্ত্ৰখন আমি ইমূৰৰ পৰা সিমূৰলৈ অধ্যয়ন কৰিম আমাৰ এই অনুষ্ঠানৰ যোগেৰে। এই বাক্যৰ যোগেৰে আমালৈনো ঈশ্বৰৰ কি ক'বলগীয়া আছে তাকেই আমি চাবলৈ চেষ্টা কৰি আহিছো। ইতিমধ্যে আমি পুৰণি নিয়মৰ আদি পুস্তকৰ পৰা আৰম্ভ কৰি বহুদূৰ আগবাঢ়ি আহিলো। মাজতে নতুন নিয়মৰ পৰাও বাইবেল অধ্যয়ন কৰিলো। এতিয়া আমি নহিমিয়া পুস্তক অধ্যয়ন কৰি আছো পুৰণি নিয়মৰ পৰা। এতিয়ালৈকে আমি নহিমিয়া পুস্তকৰ 12 নম্বৰ অধ্যায়লৈকে চালো আৰু আজি আমি এই নহিমিয়া পুস্তকৰ শেষ অধ্যায় অৰ্থাৎ 13 নম্বৰ অধ্যায়টো চাম। অৰ্থাৎ আজিৰ অনুষ্ঠানত আমি নহিমিয়া পুস্তকৰ অধ্যয়নৰ সামৰণি মাৰিম। কিন্তু আমাৰ অধ্যয়ন আৰম্ভ কৰাৰ আগতে আহকচোন প্ৰিয় শ্ৰোতা, আমাৰ পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ দুৱাওঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু কৰুণাময় পিতা, তোমাক ধন্যবাদ জনাইছো কিয়নো তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এটা সুযোগ দিছা। তোমাৰ বাক্যৰ নিগৃঢ় তত্ত্ব তুমি বুজাই দিলেহে আমি বুজি পাওঁ। প্ৰভু, প্ৰাৰ্থনা কৰিছো তোমাৰ বাক্য তুমি আমাক বুজাই দিয়া, আমাৰ প্ৰত্যেকৰে প্ৰয়োজন অনুসাৰে তুমি আমাক বিশেষভাৱে কথা কোৱা, তোমাৰ স্পষ্ট মাত আমাক শুনিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, যিহেতু আজি আমি নহিমিয়া পুস্তকৰ অধ্যয়নৰ সামৰণি মাৰিব খুজিছো, গতিকে আমি শেষ অধ্যায় অৰ্থাৎ 13 নম্বৰ অধ্যায়টো চোৱাৰ আগতে এতিয়ালৈকে প্ৰথম 12 অধ্যায়ত আমি কি কি পঢ়িবলৈ পালো সেই বিষয়ে চমুকৈ আকৌ এবাৰ চাই ল'ব খুজিছো। আপুনি যদি নিয়মিতভাৱে আমাৰ অনুষ্ঠান শুনি আহিছে তেনেহ'লে কথাবোৰ আপোনাৰ নিশ্চয় মনত আছেই। কিন্তু নতুনকৈ আমাৰ অনুষ্ঠান শুনা শ্ৰোতাসকলৰ সুবিধাৰ বাবে আমি ইতিমধ্যে পঢ়ি অহা কথাখিনি থুলমূলকৈ চাই লোৱা ভাল হ'ব বুলি ভাবিছো। নহিমিয়া পুস্তকখনৰ প্ৰথম অধ্যায়ত আমি দেখিছিলো যে নহিমিয়া আছিল পাৰস্যৰ ৰজা অৰ্তক্ষত্ৰৰ পাণপাত্ৰ ধৰোতা ৰাজকৰ্মচাৰী। জিৰচালেমৰ পৰা অহা জ্ঞাতি ভাই কিছুমানক লগ পাই নহিমিয়াই জিৰচালেমৰ বাতৰি সুধি জানিব পাৰিলে যে জিৰচালেমৰ দেৱাল ভগাচিগা অৱস্থাতেই আছে আৰু সেইকাৰণে যিহুদী লোকবিলাক অতি লাজ অপমানত আছে। সেই কথা শুনি নহিমিয়াৰ মনত অতিশয় দুখ লাগিল আৰু শোক কৰি লঘোণ দি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলে। দ্বিতীয় অধ্যায়ত আমি দেখিবলৈ পালো যে অৰ্তক্ষত্ৰ ৰজাই নহিমিয়াৰ বিবৰ্ণ মুখ দেখি তেওঁৰ কি কাৰণে দুখ লাগি আছে সুধিলে। তেতিয়া নহিমিয়াই সকলো কথা বিৱৰি ক'লে আৰু নিজে জিৰচালেমলৈ গৈ ভঙা দেৱাল আদি পুনৰ নিৰ্মাণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিলে আৰু ৰজাৰ পৰা ছুটি বিচাৰিলে। ৰজাই অনুমতি দিলে আৰু নহিমিয়াই ৰজাই দিয়া সৈন্য সামন্ত আদি লগত লৈ জিৰচালেমলৈ গ'ল। সেই বাতৰি শুনি টুবিয়া, চনবল্লত আদি শত্ৰুবোৰ অতিশয় চিন্তিত হ'ল। নহিমিয়াই জিৰচালেম পাই নগৰখন পৰিদৰ্শন কৰিলে। তাৰ পাছত যিহুদী লোকবোৰক গোটাই লৈ নগৰৰ দেৱাল পুনৰ নিৰ্মাণ কৰাৰ ইচ্ছা প্ৰকাশ কৰিলে। লোকবিলাকে সেই কথাত হয়ভৰ দিলে। তেতিয়া শত্ৰুবোৰে নহিমিয়াক উপহাস কৰি সেই কাম কৰাৰ পৰা বিৰত কৰিব খুজিলে। কিন্তু ঈশ্বৰেই সেই কামত সহায় কৰিব বুলি নহিমিয়াই উত্তৰ দিলে। 3 নম্বৰ অধ্যায়ত আমি দেখিছিলো যে নহিমিয়াৰ নেতৃত্বত যিহুদী লোকবিলাকে জিৰচালেমৰ দেৱাল পুনৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিলে। দেৱালৰ 10খন দুৱাৰৰ বিষয়ে আমি অলপ বহলাই আলোচনা কৰিছিলো। কোন কোন লোকে কোন কোন দুৱাৰ মেৰামতি কৰিলে তাৰ বৰ্ণনা আমি 3 নম্বৰ অধ্যায়ত পঢ়িবলৈ পালো। 4 অধ্যায়ত আমি দেখিবলৈ পাওঁ যে যিহুদী লোকবিলাকে গড় নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰাত চনবল্লতৰ অতি খং উঠিল আৰু যিহুদী লোকবিলাকক বিদ্ৰূপ কৰি হতাশ কৰিব খুজিলে। কিন্তু যিহুদী লোকবিলাকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই সেই কাম কৰি গ'ল। তেতিয়া চনবল্লত, টোবিয়া আদি শত্ৰুবোৰে যিহুদী লোকবিলাকক আক্ৰমণ কৰি সেই কামত বাধা দিবলৈ চক্ৰান্ত কৰিলে। কিন্তু সেই কথা গম পাই নহিমিয়াই পহৰাৰ ব্যৱস্থা কৰিলে। শত্ৰুবোৰৰ চক্ৰান্ত ব্যৰ্থ হ'ল আৰু যিহুদী লোকবিলাকে এহাতে অস্ত্ৰ আৰু আনহাতে কাম কৰা সঁজুলি লৈ কাম কৰি গ'ল। সেই কাম দিনে ৰাতিয়ে চলি থাকিল। পঞ্চম অধ্যায়ত আমি যিহুদীবিলাকৰ মাজত চলি থকা এটা সমস্যাৰ কথা পঢ়িবলৈ পাইছিলোঁ। ধনী লোকবিলাকে দুখীয়া লোকবিলাকক শোষণ কৰিছিল আৰু বহুতো দুখীয়া লোকে নিজৰ ল'ৰা ছোৱালীক দাস হিচাপে বিক্ৰী কৰিব লগা হৈছিল। সেই কথা জানিব পাৰি নহিমিয়াই সেই ধনী তথা মুখ্য লোকবিলাকক গোটাই আনি গালি শপনি পাৰিলে আৰু সেই সমস্যাৰ অন্ত পেলাবলৈ ব্যৱস্থা হাতত ল'লে। ষষ্ঠ অধ্যায়ত আমি শত্ৰুবিলাকৰ আন এটা চক্ৰান্তৰ কথা পঢ়িবলৈ পাইছিলোঁ। জিৰচালেমৰ দেৱাল বন্ধা কামত বাধা দিব নোৱাৰি আৰু সেই কাম শেষ হ'ব ধৰা বুলি জানিব পাৰি চনবল্লত আৰু গেছমে মানুহ পঠিয়াই নহিমিয়াক মাতি পঠিয়ালে আৰু আলোচনা বিলোচনা কৰিব বুলি ক'লে। কিন্তু আচলতে তেওঁলোকে নহিমিয়াৰ অন্যায় কৰিবলৈহে পাং পাতি আছিল। সেই কথা বুজি পাই নহিমিয়াই যাব নোৱাৰে বুলি কৈ পঠিয়ালে। তেতিয়া শত্ৰুবোৰে ভেটি দি যিহুদীবোৰৰ মাজৰ পৰাই কিছুমান মানুহ নিজৰ ফলীয়া কৰি লৈ নহিমিয়াৰ অনিষ্ট কৰিবলৈ চেষ্টা কৰিলে, কিন্তু তাতো বিফল হ'ল। 52 দিনৰ মূৰত গড় বন্ধা কাম সমাপ্ত হোৱা বুলি আমি পঢ়িবলৈ পালোঁ। নহিমিয়াৰ অন্যায় কৰিবলৈ কিন্তু শত্ৰুবোৰে চেষ্টা চলায়ে থাকিল। 7 অধ্যায়ত আমি দেখিবলৈ পাওঁ যে গড় বন্ধা কাম শেষ হোৱাত নহিমিয়াই দুৱৰী, গায়ক আৰু লেবিয়াবিলাকক কামত নিযুক্ত কৰিলে আৰু হনানী আৰু হননিয়াক জিৰচালেমৰ ভাৰ দিলে। তাৰপিছত বংশাৱলী প্ৰস্তুত কৰা হ'ল। জৰুব বাবিলৰ নেতৃত্বত বাবিল দেশৰ বন্দী অৱস্থাৰ পৰা জিৰচালেমলৈ উভতি অহা লোকবিলাকৰ নামৰ তালিকাৰ কথা আমি উল্লেখ পাওঁ। তাৰপিছত আমি ইছৰাইলৰ লোকবিলাকৰ বংশাৱলীৰ এক বিশদ বিৱৰণ পঢ়িবলৈ পাওঁ। 8 অধ্যায়ত আমি দেখিবলৈ পাওঁ যে ইছৰাইলৰ লোকবিলাকে পঁজা পৰ্ব পালন কৰিবলৈ জিৰচালেমত গোট খালে আৰু জলদুৱাৰৰ সন্মুখত সকলো মানুহৰ আগত ইজৰা পুৰোহিতে ঈশ্বৰৰ ব্যৱস্থাৱলী পঢ়ি শুনালে। লোকবিলাকে ঈশ্বৰৰ প্ৰশংসা কৰিলে আৰু দ্বিতীয় দিনা তেওঁলোকে পঁজা পৰ্ব পালন কৰিলে। সেই পৰ্ব পালন 7 ধৰি চলি থাকিল। মানুহবিলাকে ঈশ্বৰৰ বাক্য সদায় পাঠ কৰি থাকিল আৰু 8 দিনা ধৰ্মসভা হ'ল। 9 অধ্যায়ত আমি পাওঁ যে ইছৰাইলৰ লোকবিলাকে তেওঁলোকৰ পাপ স্বীকাৰ কৰিবলৈ লঘোণ দি চট কাপোৰ পিন্ধি মূৰত মাটিলৈ গোট খালে আৰু গোটেই সমাজে পাপ স্বীকাৰ কৰিলে। ঈশ্বৰৰ গৌৰৱ প্ৰশংসা কৰা হ'ল আৰু ঈশ্বৰে কেনেধৰণে আচৰিত ধৰণে ইছৰাইল জাতিক সহায় কৰি আহিছে সেইবোৰ কথা মনত পেলোৱা হ'ল। লোকবিলাকে ঈশ্বৰৰ আজ্ঞাসমূহ পালন কৰি যাবলৈ সংকল্প কৰিলে আৰু ঈশ্বৰৰ সৈতে এক চুক্তি স্থাপন কৰি তাত অধ্যক্ষ, লেবিয়া আৰু পুৰোহিতবিলাকে মোহৰ মাৰিবলৈ সিদ্ধান্ত কৰিলে। 10 অধ্যায়ত আমি সেই মোহৰ মৰা লোকবিলাকৰ উল্লেখ পাওঁ। তাৰপিছত লোকবিলাকে ঈশ্বৰৰ আগত কি কি প্ৰতিজ্ঞা কৰিলে তাৰ উল্লেখ পাওঁ। 11 অধ্যায়ত আমি দেখোঁ যে মানুহবোৰৰ 10 এভাগ জিৰচালেমত থাকিবলৈ সিদ্ধান্ত কৰা হ'ল আৰু চিঠি খেলৰ দ্বাৰাই সেই লোকবোৰ বাছি উলিওৱা হ'ল। কিছুমান লোকে স্বইচ্ছাই জিৰচালেমত থাকিবলৈ মন কৰিলে। তাৰপিছত আমি সেই লোকবিলাকৰ এখন তালিকা পাওঁ। 12 অধ্যায়ৰ আৰম্ভণিতেও আমি নামৰ তালিকা পাওঁ। জৰুব বাবিল আৰু জেচুৱাৰ লগত অহা পুৰোহিত আৰু লেবিয়াবিলাকৰ তালিকা। তাৰপিছত আমি পঢ়িবলৈ পাওঁ জেৰুচালেমৰ গড় প্ৰতিষ্ঠা উৎসৱৰ বৰ্ণনা। লোকবিলাকে ঈশ্বৰৰ প্ৰশংসা গীত গাই নগৰৰ চাৰিওফালে ঘূৰিলে আৰু সকলো লোকে মন্দিৰৰ আগত গোট খাই আনন্দধ্বনি কৰিলে। ঈশ্বৰে স্থাপন কৰা বিধি অনুসাৰে মন্দিৰৰ কাম কাজ চলিবলৈ ধৰিলে। এতিয়ালৈকে আমি এইখিনি কথাই দেখিবলৈ পালো। এতিয়া নহিমিয়া পুস্তকৰ শেষৰটো অধ্যায় অৰ্থাৎ 13 নম্বৰ অধ্যায়টো চাওঁ আহক। ইতিমধ্যে নহিমিয়াই অৰ্থক্ষত্ৰ ৰজাৰ ওচৰলৈ পুনৰ উভতি গৈ নিজৰ কামত যোগদান কৰিছিল। সেই কথাটো আমি 6 নম্বৰ পদটো পঢ়িলে বুজি পাওঁ। নহিমিয়াই ৰজাৰ পৰা আকৌ ছুটি লৈ জেৰুচালেমলৈ আহিল আৰু আহি পাই অতি গুৰুতৰ কথা দেখিবলৈ পালে। মানুহবিলাকে যেনেদৰে পৃথকতাৰ জীৱন কটাব লাগিছিল তেনেদৰে কটোৱা নাছিল। 1-3 নম্বৰ পদ চাওক, পাঠ কৰি দিছো, নহিমিয়া 13 নম্বৰ অধ্যায়ৰ 1-3 নম্বৰ পদ। সেইদিনা লোকবিলাকে শুনাকৈ মুচিৰ পুস্তক পাঠ কৰোঁতে তাৰ মাজত লিখা এই কথা পোৱা গ'ল যে অম্মুনীয়া বা মোৱাবিয়া লোক কেতিয়াও ঈশ্বৰৰ সমাজত সোমাব নোৱাৰিব, কিয়নো সিহঁতে অন্ন জল লৈ ইছৰাইলৰ সন্তানবিলাকে সৈতে সাক্ষাৎ নহল, বৰং তেওঁবিলাকক সাও দিবলৈ তেওঁবিলাকৰ বিৰুদ্ধে বিলিয়মক ধন দিলে, কিন্তু আমাৰ ঈশ্বৰে সেই সাওক আশীৰ্বাদত পৰিণত কৰিলে। তেতিয়া তেওঁবিলাকে এই ব্যৱস্থা শুনা মাত্ৰকে ইছৰাইলৰ পৰা আটাই মিশ্ৰিত লোকবিলাকক পৃথক কৰিলে। ইয়াত উল্লেখ কৰা বিলিয়মৰ কাহিনীটো আমি গণনা পুস্তক 23 নম্বৰ অধ্যায় আৰু 24 নম্বৰ অধ্যায়ত পঢ়িবলৈ পাওঁ। সেই বিষয়ে লোকবিলাকে পঢ়িবলৈ পালে আৰু ঈশ্বৰৰ আজ্ঞা পালন কৰাটো উচিত বুলি বুজি পালে। তেওঁলোকে মোৱাবিয়া আৰু অম্মুনীয়াবিলাকৰ লগত বিয়া বাৰু কৰি আহিছিল, কিন্তু সেই কাম কৰাটো ঈশ্বৰে নিষেধ কৰি থৈছিল। গতিকে সেই মিশ্ৰিত মানুহবোৰক পৃথক কৰা উচিত বুলি ইছৰাইলীয় লোকবিলাকে বুজি পালে। 4 নম্বৰ পদ, ইয়াৰ আগেয়ে আমাৰ ঈশ্বৰৰ গৃহৰ কোঠালীৰ ওপৰত নিযুক্ত হোৱা ইলিয়াছিব পুৰোহিত টোবিয়াৰ মিত্ৰ হোৱাত, দেখিছেনে প্ৰিয় শ্ৰোতা, স্বয়ং প্ৰধান পুৰোহিতেই ঈশ্বৰৰ বাক্য লংঘন কৰি পৰজাতীয় লোক আৰু ইছৰাইলৰ শত্ৰু টোবিয়াৰ লগত মিতিৰালি পাতিছে। সেই মিতিৰালি আছিল ল'ৰা ছোৱালীৰ বৈবাহিক সূত্ৰে পতা মিতিৰালি। ঈশ্বৰে কিন্তু ইছৰাইল জাতিক সদায় পৃথকতাৰ জীৱন কটাবলৈ কৈছিল। ষাঁড় গৰু আৰু গাধ একেলগে জুতি দিবলৈ তেওঁ হাক দিছিল। ষাঁড় গৰু সুচী প্ৰাণী আৰু গাধ অসুচী প্ৰাণী, সিহঁতক একেলগে জুতি দিব নালাগে। একেদৰে বিশ্বাসীসকলেও অবিশ্বাসীৰ লগত অসমানভাৱে জোতা দিয়া হ'ব নালাগে বুলি বাইবেলত লিখা আছে। এইটো বিয়া আৰু ব্যৱসায় দুয়ো বিষয়তেই আমি মানি চলিব লাগে। 5 নম্বৰ পদ, তেওঁৰ নিমিত্তে এটা ডাঙৰ কোঠালি তেওঁ যুগুত কৰিছিল। আগেয়ে লোকবিলাকে সেই কোঠালিত ভক্ষ্য নৈবেদ্যৰ বস্তু, কুন্দুৰু, পাত্ৰ আৰু আজ্ঞামতে লেবিয়া, গায়ক আৰু দুৱৰীবিলাকক দিব লগা শস্যৰ, দ্ৰাক্ষাৰসৰ আৰু তেলৰ দশমভাগ আৰু পুৰোহিতবিলাকে পাব লগা উত্তোলনীয় উপহাৰবোৰ ৰাখিছিল। দেখিলেনে প্ৰিয় শ্ৰোতা, যি টোবিয়াই জেৰুচালেমৰ পুনৰ নিৰ্মাণৰ কামত বাধা দিবলৈ সকলো ধৰণে চেষ্টা চলাইছিল, সেই টোবিয়াই এতিয়া স্বয়ং মন্দিৰৰ উপহাৰ গৃহৰ বস্তু উপভোগ কৰিব পাৰিছে, একমাত্ৰ এটা কাৰণত, প্ৰধান পুৰোহিতৰ লগত তেওঁৰ মিতিৰালিৰ কাৰণে। 6-8 নম্বৰ পদ, কিন্তু এই সকলো ঘটনাৰ সময়ত মই জেৰুচালেমত নাছিলো, কিয়নো বাবিলৰ অৰ্থক্ষত্ৰ ৰজাৰ ৰাজত্বৰ 32 বছৰৰ বছৰি মই ৰজাৰ ওচৰলৈ গৈছিলো। পাছে কিছুদিনৰ মূৰত মই ৰজাৰ পৰা ছুটি লৈ জেৰুচালেমলৈ আহি ইলিয়াছিবে টোবিয়ালৈ ঈশ্বৰৰ গৃহৰ চোতালত কোঠালি যুগুত কৰি টোবিয়াৰ ভালৰ অৰ্থে যি কুকৰ্ম কৰিলে তাক জানিবলৈ পালো। তাতে মই অতিশয় বেজাৰ পাই সেই কোঠালিৰ পৰা টোবিয়াৰ ঘৰৰ আটাই বস্তু উলিয়াই পেলালো। এই ঘটনা ঘটি আছিল নহিমিয়া নথকা সময়ত। নহিমিয়া উভতি আহিয়েই সিদ্ধান্ত কৰিলে যে টোবিয়াক ঈশ্বৰৰ গৃহৰ পৰা উলিয়াব লাগে। ইফিছত থকা মণ্ডলীলৈ আমাৰ প্ৰভুৱে কি কৈছিল মনত আছেনে? তোমাৰ কৰ্ম, পৰিশ্ৰম আৰু ধৈৰ্য মই জানো যে তুমি দুষ্টবিলাকক সহিব নোৱাৰা, আৰু যিবিলাকে নিজকে পাচনি বোলে কিন্তু পাচনি নহয় তেওঁবিলাকক পৰীক্ষা কৰি মিছা পালা। প্ৰকাশিত বাক্য 2 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদ। একেদৰে নহিমিয়াইও টোবিয়াৰ বয়বস্তু মন্দিৰৰ পৰা উলিয়াই পেলালে। তাৰপিছত তেওঁ কোঠালিবোৰ সূচী কৰোৱালে। সেই কথা আমি 9 নম্বৰ পদত পঢ়িবলৈ পাওঁ। এতিয়া দহ নম্বৰ পদটো পঢ়ি দিছো। পাছে মই জানিবলৈ পালো যে লেবিয়াবিলাকৰ অংশ তেওঁবিলাকক দিয়া নাছিল, এইকাৰণে কাম কৰোঁতে লেবিয়া আৰু গায়কবিলাক পলাই প্ৰতিজনে নিজ নিজ খেতিলৈ গুচি গ'ল। মন্দিৰত কাম কৰা লেবিয়া লোকবোৰে আৰ্থিক প্ৰয়োজন পূৰণৰ বাবে খেতিপথাৰলৈ যাবলৈ ধৰিছিল। সেই কথা গম পাই নহিমিয়াই লোকবোৰক দশমভাগ নিয়মমতে দিবলৈ উদগালে, যাতে লেবিয়াসকলে মন্দিৰৰ কাম এৰি আন কাম কৰিবলৈ যাব লগা নহয়। নহিমিয়াই আৰু এটা কথা আৱিষ্কাৰ কৰিলে। তেওঁ দেখিলে যে মানুহবিলাকে বিশ্ৰামবাৰৰ নিয়ম ভংগ কৰিবলৈ ধৰিছিল। আমি পোন্ধৰৰ পৰা ওঠৰ নম্বৰ পদলৈকে পাঠ কৰি দিব খুজিছো। সেই সময়ত মই যিহুদাৰ মাজত কেতবিলাক মানুহক বিশ্ৰামবাৰে কুণ্ডত দ্ৰাক্ষাগুটি গছকা, ডাঙৰি অনা, গাধত বুজাই দিয়া আৰু বিশ্ৰামবাৰে দ্ৰাক্ষাৰস, দ্ৰাক্ষাগুটি আৰু ডিমৰু গুটি আদি সকলোবিধ বস্তুৰ বোজা জেৰুচালেমলৈ অনা দেখিলো। তাতে মই সিহঁতৰ সেই খোৱাবস্তু বেচা কিনা সিহঁতৰ বিৰুদ্ধে সাক্ষ্য দিলো। আৰু কেতবিলাক তুৰীয়া মানুহ জেৰুচালেম নগৰত বাস কৰিছিল। সিহঁতে মাছ আদি বেচিবলগীয়া বস্তুবোৰ আনি বিশ্ৰামবাৰে যিহুদাৰ সন্তানবিলাকৰ ওচৰত আৰু জেৰুচালেমৰ মাজত বেচিছিল। তেতিয়া মই যিহুদাৰ প্ৰধান লোকবিলাকৰ লগত বিবাদ কৰি তেওঁবিলাকক কলো, তোমালোকে যে বিশ্ৰামবাৰ অপবিত্ৰ কৰা, এইটোনো কি কুকৰ্ম কৰিছা? তোমালোকৰ ওপৰ পিতৃবিলাকে সেইদৰে কৰাত আমাৰ ঈশ্বৰে জানো আমাৰ ওপৰত আৰু এই নগৰৰ ওপৰত এইবোৰ দুৰ্দশা নঘটালে। তথাপি তোমালোকে বিশ্ৰামবাৰ অপবিত্ৰ কৰি ইছৰাইলৰ ওপৰলৈ ক্ৰোধাগ্নি আৰু অধিককৈ আনিব খুজিছা। বিশ্ৰামবাৰ লংঘন কৰাৰ কাৰণে লোকবিলাকক নহিমিয়াই গালি পাৰিলে আৰু ভৱিষ্যতে তেনেকুৱা যাতে নহয় তাৰ ব্যৱস্থা কৰিলে। তেওঁ বিশ্ৰামবাৰ আৰম্ভ হ'ব ধৰাৰ সময়তে নগৰৰ দুৱাৰ বন্ধ কৰোৱালে যাতে কোনো ব্যৱসায় বাণিজ্য চলিব নোৱাৰে। ঊনৈশ নম্বৰ পদৰ পৰা একৈশ নম্বৰ পদলৈ পঢ়িলে আমি এইখিনি কথা পঢ়িবলৈ পাওঁ। তাৰ পিছত লোকবিলাকে কৰি থকা আন এটা অপকৰ্ম নহিমিয়াৰ চকুত পৰিল। তেইছৰ পৰা পঁচিছ নম্বৰ পদলৈকে পাঠ কৰি দিছো। সেই সময়তো মই দেখিবলৈ পালো যে যিহুদীবিলাকৰ মাজৰ কোনো কোনোৱে অজুদিয়া, অমুনীয়া আৰু মোৱাবিয়া তিৰোতা বিয়া কৰিলে, আৰু তেওঁবিলাকৰ ল'ৰাবিলাকে আধা অজুদিয়া ভাষা কয়, যিহুদী ভাষা ক'ব নাজানে, কিন্তু নিজ নিজ জাতিৰ ভাষা অনুসাৰে কথা কয়। তাতে মই তেওঁবিলাকৰ লগত বিবাদ কৰি তেওঁবিলাকক গৰিহণা দিলো আৰু তেওঁবিলাকৰ কেইজনমানক কোবাই তেওঁবিলাকৰ চুলি ছিঙিলো আৰু তোমালোকে সিহঁতৰ পুতেকবিলাকৰ লগত তোমালোকৰ জীয়ৰীবিলাকক বিয়া নিদিবা আৰু তোমালোকৰ পুতেৰাহঁতলৈ নাইবা নিজলৈ সিহঁতৰ জীয়াৰীবিলাক নানিবা, এইবুলি কৈ ঈশ্বৰৰ নামেৰে তেওঁবিলাকক শপত কৰালো। পৰজাতিৰ সৈতে বিয়া বাৰু কৰোৱা এই লোকসকলে ঈশ্বৰৰ আজ্ঞা লংঘন কৰিছিল, সেইবাবে নহিমিয়াই তেওঁলোকৰ লগত কঠোৰ ব্যৱহাৰ কৰিব লগা হৈছিল। তেওঁলোকে দুনাই তেনেকুৱা কাম নকৰে বুলি শপত খাবলগীয়া হৈছিল। আমি দেখিছো পুনৰ জাগৰণৰ ফলস্বৰূপে পুনৰ সংস্কাৰ হবই। ইছৰাইল জাতিৰ সকলো বিষয়তে পুনৰ সংস্কাৰ হ'ব ধৰা আমি দেখিবলৈ পাইছো। নহিমিয়াই এইবুলি পুস্তকখনৰ সামৰণি মাৰিছে। ত্ৰিশ নম্বৰ পদ, এইদৰে মই পৰাজাতীয়বিলাকৰ পৰা তেওঁবিলাকক সূচী কৰিলো আৰু প্ৰতিজনৰ কাৰ্য অনুসাৰে পুৰোহিত ও লেবিয়াবিলাকৰ কৰিবলগীয়া কৰ্ম স্থিৰ কৰিলো আৰু নিৰূপিত সময়ত খৰি আৰু আন ভাগ আনিবলৈ মানুহ নিযুক্ত কৰিলো। হে মোৰ ঈশ্বৰ, মংগলৰ অৰ্থে মোক সোঁৱৰণ কৰা। ইছৰাইল জাতিৰ আত্মিক উন্নতিৰ কাৰণে নহিমিয়াই কি কৰিলে তাকে থুলমূলকৈ আমি এই পদটোত দেখা পাওঁ। নহিমিয়াই ঈশ্বৰক প্ৰাৰ্থনা জনাইছে যাতে ঈশ্বৰে সেই কথাবোৰ মনত ৰাখে। ঈশ্বৰে মনত ৰাখিছে বাবেই তেওঁৰ মহান বাক্য বাইবেল শাস্ত্ৰত নহিমিয়াৰ কথা সন্নিৱিষ্ট কৰি কথাবোৰ চিৰযুগমীয়া কৰিছে। প্ৰিয় শ্ৰোতা, নহিমিয়া পুস্তকৰ অধ্যয়ন আমি ইমানতেই সামৰিছো, কিন্তু শেষ কৰাৰ আগতে আমি এটা কথা পুনৰ দোহাৰিব খুজিছো। নহিমিয়াই ইছৰাইল জাতিক পুনৰ সংস্থাপিত কৰি সমাজত চলি থকা কুকৰ্মবোৰ আঁতৰ কৰি ইছৰাইল জাতিক ঈশ্বৰলৈ ঘূৰাই আনিছিল। যেতিয়া আমি প্ৰভু যীশুক আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰোঁ, আমাৰ সকলো পাপ, সকলো অধাৰ্মিকতা দূৰ হয়, আমি ঈশ্বৰৰ আগত ধাৰ্মিক বুলি পৰিগণিত হওঁ আৰু অনন্ত জীৱন লাভ কৰোঁ, আমাৰ জীৱন হৈ পৰে সৰ্বাংগ সুন্দৰ। দিনে দিনে, মুহূৰ্তে মুহূৰ্তে প্ৰভুৱে আমাক সূচী কৰি থাকে। সেই সুন্দৰ জীৱন আপুনি বাৰু গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
হাইৰে মনৰ ভাৱনাবোৰ সুখে কৰে হিয়া গধুৰ, এই আত্মগ্লানিয়ে অশ্ৰুধাৰীৰে আনিছে চৰণলৈ যীশুৰ। হাইৰে মনৰ ভাৱনাবোৰ সুখে কৰে হিয়া গধুৰ, এই আত্মগ্লানিয়ে অশ্ৰুধাৰীৰে আনিছে চৰণলৈ যীশুৰ। হাইৰে মনৰ ভাৱনাবোৰ।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী
78100 1।
আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
9954046275। এই ভক্তিবচন অনুষ্ঠানটি আপুনি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
হাইৰে মনৰ ভাৱনাবোৰ সুখে কৰে হিয়া গধুৰ, এই আত্মগ্লানিয়ে অশ্ৰুধাৰীৰে আনিছে চৰণলৈ যীশু।